Ea, Akahwani. বাতৰি পঢ়িছো ভাস্বতী চক্ৰৱৰ্তীয়ে। এতিয়াৰ প্ৰধান বাতৰিসমূহ হ'ল, লোক পৰীক্ষা অসাধু পন্থা প্ৰতিৰোধী সংশোধনী বিধেয়ক 2026 আজি ৰাজ্যসভাত উত্থাপন কৰা হয়। ৰাষ্ট্ৰীয় সন্মানৰ প্ৰতি অপমান প্ৰতিৰোধী সংশোধনী বিধেয়ক 2026 সংসদত গৃহীত হৈছে। অসমৰ বান পৰিস্থিতি পূৰ্বতকৈ উন্নত হৈছে যদিও 7খন জিলাৰ বিস্তীৰ্ণ অঞ্চল এতিয়াও বানত বুৰ গৈ আছে। পূব কংগোত ইবোলা ভাইৰাছৰ ফলত মৃত্যু হোৱা লোকৰ সংখ্যা 1500তকৈও অধিক হৈছেগৈ আৰু গ্লাছগোত চলি থকা কমনৱেলথ গেমছত ভাৰতে 3টা সোণ 9টা ৰূপসহ মুঠ 15টা পদেৰে তালিকাৰ অষ্টম স্থানত আছে। ৰাজ্যসভাত আজি লোক পৰীক্ষা অসাধু পন্থা প্ৰতিৰোধী সংশোধনী বিধেয়ক 2026 উত্থাপন কৰা হয়। মধ্যাহ্ন ভোজনৰ পিছত সদন পুনৰ মিলিত হোৱাত কৰ্মচাৰী, ৰাজহুৱা ওজৰ আপত্তি নিষ্পত্তি আৰু পেঞ্চন দপ্তৰ ৰাজ্যমন্ত্ৰী ডঃ জিতেন্দ্ৰ সিঙে এই বিধেয়কখন উত্থাপন কৰে। সভাপতি চি পি ৰাধাকৃষ্ণনে কয় যে বিধেয়কখন সন্দৰ্ভত আলোচনা কৰাৰ বাবে 7 ঘণ্টা সময় ধাৰ্য কৰা হৈছে। বিধেয়কখনত 10 বছৰলৈ কাৰাবাস, 10 কোটি টকা পৰ্যন্ত জৰিমনা আৰু দোষী সাব্যস্ত হোৱা অপৰাধী সম্পত্তি বাজেয়াপ্তকে ধৰি কঠোৰ শাস্তিৰ ব্যৱস্থা কৰা হৈছে। পৰীক্ষাৰ সৈতে জড়িত গোচৰসমূহৰ দ্ৰুত নিষ্পত্তিৰ বাবে প্ৰত্যেক ৰাজ্য চৰকাৰ আৰু কেন্দ্ৰীয়শাসিত অঞ্চলসমূহক দৈনিক বিশেষ দ্ৰুত আদালত স্থাপনৰ অধিকাৰ প্ৰদান কৰা হৈছে। বিধেয়কখনত উল্লেখ কৰা অনুসৰি থানাত তথ্য লিপিবদ্ধ হোৱাৰ পৰা 2 মাহৰ ভিতৰত গোচৰসমূহৰ তদন্ত আৰু অভিযোগনামা দাখিলৰ 3 মাহৰ ভিতৰত গোচৰৰ শুনানি সম্পূৰ্ণ কৰিব লাগিব। সদনত বিধেয়কখন উত্থাপন কৰি ডঃ জিতেন্দ্ৰ সিঙে কয় যে এই বিধেয়কখনে দেশৰ ছাত্ৰ ছাত্ৰী আৰু যুৱ প্ৰজন্মক সুৰক্ষা দিয়াৰ বিষয়টো যে কেন্দ্ৰীয় চৰকাৰে শীৰ্ষ অগ্ৰাধিকাৰৰ বিষয়বস্তু হিচাপে গ্ৰহণ কৰিছে সেই কথাকে প্ৰতিফলিত কৰিছে। তেওঁ কয় যে প্ৰশ্নকাকত ফাদিল হোৱা বিষয়টো অতি গুৰুত্বপূৰ্ণ বিষয়। পূৰ্বৰ কেন্দ্ৰীয় চৰকাৰ আৰু বিভিন্ন ৰাজ্য চৰকাৰৰ শাসনকালত এনেধৰণৰ বহুকেইটা ঘটনাৰ কথা পোহৰলৈ আহিছে। ডঃ সিঙে প্ৰশ্নকাকত ফাদিল গোচৰৰ অভিযুক্তসকলৰ বিৰুদ্ধে শূন্য সহনশীলতা নীতি গ্ৰহণ কৰাৰ ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰ দৃঢ় প্ৰতিশ্ৰুতিবদ্ধ বুলি দোহাৰে। মন্ত্ৰীগৰাকীয়ে কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই বিধেয়কখন সদনত উত্থাপন কৰাৰ ক্ষেত্ৰত বিলম্ব কৰা নাই। প্ৰধানমন্ত্ৰীৰ এই পদক্ষেপে দেশৰ ছাত্ৰ ছাত্ৰীসকলৰ ভৱিষ্যত অন্ধকাৰলৈ ঠেলি দিয়াৰ অনুমতি যে কাৰো নাই সেই কথাটোকে প্ৰমাণ কৰিছে।
This legislation, which seeks to make amendments in 2024 Act in order to make it more stringent, more deterrent, is being brought in. If there are any suggestions for improvement, I'll be taking note of it. This bill is a reaffirmation of the government's highest commitment to safeguard the welfare of the students and youth of this country. Paper leak is an issue and a malaise which has confronted this nation and has been reported from different parts of the country, regardless of whichever the party in power, regardless of whichever the
আলোচনাত ভাগ লৈ বিৰোধী নেতা মল্লিকাৰ্জুন খাৰ্গে কয় যে চৰকাৰে এই নতুন বিধেয়কখনত কেৱল দেখুওৱাৰ বাবেহে ব্যৱস্থা গ্ৰহণ কৰিছে। তেওঁ কয় যে এই প্ৰস্তাৱিত বিধেয়কখনে পৰীক্ষাসমূহৰ অনিয়ম প্ৰতিৰোধ কৰাৰ ক্ষেত্ৰত কোনো প্ৰভাৱ নেপেলায়। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি সংসদ ভৱনত অৰুণাচল প্ৰদেশ আৰু নাগালেণ্ডৰ সাংসদসকলৰ সৈতে আলোচনাত মিলিত হয়। সামাজিক মাধ্যমত দিয়া এটা বাৰ্তাত শ্ৰীমোদীয়ে কয় যে বৈঠকত দুয়োখন ৰাজ্যৰ শেহতীয়া বান পৰিস্থিতি সন্দৰ্ভত বিশেষভাৱে আলোচনা কৰা হয়। কেন্দ্ৰীয় চৰকাৰে এই দুৰ্যোগৰ সময়ত অৰুণাচল প্ৰদেশ আৰু নাগালেণ্ডক সকলো সহায় সহযোগিতা আগবঢ়াব বুলি উল্লেখ কৰে। প্ৰধানমন্ত্ৰীয়ে ৰাজ্য দুখনৰ জনসাধাৰণৰ কল্যাণ আৰু সুৰক্ষাৰ বাবে প্ৰাৰ্থনা জনায়। সামাজিক মাধ্যমত দিয়া এটা বাৰ্তাত সংসদীয় পৰিক্ৰমা মন্ত্ৰী কিৰেণ ৰিজিজুৱে কয় যে বৈঠকত প্ৰধানমন্ত্ৰীয়ে ৰাজ্য দুখনলৈ সম্পূৰ্ণ সহযোগিতা আগবঢ়োৱাৰ আশ্বাস দিয়াৰ লগতে বান প্ৰভাৱিত লোকসকলে যাতে সময়মতে সকলো ধৰণৰ সাহায্য লাভ কৰে সেয়া সুনিশ্চিত কৰাৰ বাবে সংশ্লিষ্ট কৰ্তৃপক্ষক নিৰ্দেশ দিয়ে। সংসদত আজি ৰাষ্ট্ৰীয় সন্মানৰ প্ৰতি অপমান প্ৰতিৰোধী সংশোধনী বিধেয়ক 2026 গৃহীত হৈছে। গৃহ ৰাজ্যমন্ত্ৰী নিত্যানন্দ ৰায়ে ৰাষ্ট্ৰীয় সন্মানৰ প্ৰতি অপমান প্ৰতিৰোধী আইন 1971 সংশোধনৰ বাবে আজি এই বিধেয়ক উত্থাপন কৰে। বন্দে মাতৰমক ৰাষ্ট্ৰীয় সংগীত জনগণ মনৰ সমানে সাংবিধানিক মৰ্যাদা প্ৰদান কৰাই হৈছে এই প্ৰস্তাৱিত বিধেয়কৰ মূল উদ্দেশ্য। এই ক্ষেত্ৰত হোৱা অপৰাধৰ বাবে 3 বছৰৰ কাৰাবাস, জৰিমনা অথবা কাৰাবাস আৰু জৰিমনাৰ শাস্তি হ'ব পাৰে। বিধেয়ক সন্দৰ্ভত হোৱা আলোচনাৰ উত্তৰত গৃহ ৰাজ্যমন্ত্ৰীগৰাকীয়ে কয় যে এই বিধেয়কখন কেৱল আইনী সংশোধনেই নহয়, বিধেয়কখনে দেশৰ সাংস্কৃতিক ঐতিহ্য, ৰাষ্ট্ৰীয় পৰিচয় আৰু দেশৰ স্বাধীনতা সংগ্ৰামৰ আদৰ্শকো প্ৰতিনিধিত্ব কৰিছে। তেওঁ কয় যে 1971 চনৰ ৰাষ্ট্ৰীয় সন্মানৰ প্ৰতি অপমান প্ৰতিৰোধী আইনৰ জৰিয়তে ৰাষ্ট্ৰীয় সংগীতৰ প্ৰতি সন্মান সুনিশ্চিত কৰাৰ ব্যৱস্থা কৰা হৈছে। শ্ৰীৰায়ে কয় যে এই বন্দে মাতৰম কেৱল এটা গীত নহয় বৰঞ্চ ৰাষ্ট্ৰৰ আত্মাৰ কণ্ঠ। তেওঁ কয় যে এই বিধেয়কৰ জৰিয়তে একতা, সন্মান আৰু দেশৰ স্বাধীনতা সংগ্ৰামৰ ঐতিহ্য আৰু আদৰ্শক অধিক শক্তিশালী কৰিব।
किसी व्यक्ति या किसी विचारधारा के खिलाफ नहीं है और जब राष्ट्रगान हो तो उसके साथ साथ राष्ट्रगीत का भी गायन हो। अब एक भारत श्रेष्ठ भारत के लिए संपूर्ण वंदे मातरम चाहिए। महोदय, मैं प्रस्ताव करता हूँ कि विधेयक पारित किया जाए।
श्रोता सकले बातरी सुनी से आकाशवाणी पड़ा। অসমৰ বান পৰিস্থিতি পূৰ্বতকৈ উন্নত হৈছে যদিও 7খন জিলাৰ বিস্তীৰ্ণ অঞ্চল এতিয়া বানত বুৰ গৈ আছে। সবাতোকৈ ক্ষতিগ্ৰস্ত শিৱসাগৰ আৰু চৰাইদেউ জিলাৰ বহু অঞ্চল এতিয়া পান্ধপানীত বুৰ গৈ আছে। বিহু বৰৰ নেপালী খুঁটিত একেটা পৰিয়ালৰ 3গৰাকী মহিলাৰ মৃতদেহ উদ্ধাৰৰ পাছত সাম্প্ৰতিক বানত মৃত্যু হোৱা লোকৰ সংখ্যা 81লৈ বৃদ্ধি পাইছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কৰা শেহতীয়া ঘোষণা অনুযায়ী বানত প্ৰাণ হেৰুওৱা লোকসকলৰ প্ৰতিগৰাকী নিকট আত্মীয়ক 9,00,000 টকাকৈ অনুদান আগবঢ়োৱা হ'ব। ইয়াৰে 4,00,000 টকা অনুকম্পামূলক পুঁজি আৰু 5,00,000 মুখ্যমন্ত্ৰী সাহায্য পুঁজিৰ পৰা প্ৰদান কৰা হ'ব। ইয়াৰ লগতে বানত নিৰুদ্দিষ্ট হৈ থকা ব্যক্তিসকলৰ ক্ষেত্ৰতো সমপৰিমাণৰ অনুদানৰ ব্যৱস্থা কৰা হ'ব বুলি মুখ্যমন্ত্ৰীয়ে অৱগত কৰিছে। শিৱসাগৰ জিলাত ইতিমধ্যে নিহত 30জন ব্যক্তিৰ পৰিয়ালক এই 9,00,000 টকা প্ৰদান কৰা হৈছে। শিৱসাগৰ, যোৰহাট আৰু চৰাইদেউ জিলাৰ উপৰিও শোণিতপুৰ, গোলাঘাট, নগাঁও আৰু কামৰূপ মহানগৰ জিলাতো ভালেমান অঞ্চল বানৰ কম্পলত আছে। গোলাঘাট জিলাত বান পৰিস্থিতি সুস্থিৰ হৈছে যদিও 75খন গাঁৱৰ বহু অঞ্চল এতিয়াও বান প্ৰভাৱিত হৈ আছে। পূব কংগোত ইবোলা ভাইৰাছৰ ফলত মৃত্যু হোৱা লোকৰ সংখ্যা 1,500তকৈও অধিক হৈছেগৈ। কংগোৰ চৰকাৰী সূত্ৰই জনোৱা মতে এসপ্তাহত এই ভাইৰাছত মৃত্যু হোৱা লোকৰ সংখ্যা 50% বৃদ্ধি পাইছে। জানিব পৰা মতে যোৱা মঙলবাৰলৈকে এই ভাইৰাছত আক্ৰান্ত 3,400তকৈও অধিক লোকৰ 1,500তকৈও অধিকজনৰ মৃত্যু হৈছে। উল্লেখযোগ্য যে এইবাৰৰ ইবোলা ভাইৰাছৰ ফলত মৃত্যু হোৱা লোকৰ সংখ্যা পূৰ্বৰ ইবোলা ভাইৰাছৰ সংক্ৰমণৰ তুলনাত যথেষ্ট বৃদ্ধি পাইছে, কিয়নো এইবাৰৰ ইবোলা মহামাৰী বুন্দি বিয়াগো ভাইৰাছৰ বাবে হৈছে। এই ভাইৰাছৰ টীকা বা চিকিৎসা এতিয়াও উপলব্ধ নহয়। বিহাৰ, গুজৰাট আৰু মধ্যপ্ৰদেশ বিধানসভাৰ উপ নিৰ্বাচন আজি অনুষ্ঠিত হয়। বিহাৰৰ বাংকীপুৰ বিধানসভা সমষ্টি, গুজৰাটৰ মঞ্জলপুৰ আৰু মধ্যপ্ৰদেশৰ দাতিয়া বিধানসভা সমষ্টিৰ বাবে ভোটগ্ৰহণ অনুষ্ঠিত হয়। নিৰ্বাচন আয়োগৰ তথ্য অনুসৰি বিয়লি 5 বজালৈ বাংকীপুৰ আৰু মঞ্জলপুৰ বিধানসভা সমষ্টিকেইটাত প্ৰায় 34% ভোটদান হৈছে। আনহাতে দাতিয়া সমষ্টিত 69% ভোটদানৰ বাতৰি পোৱা গৈছে। স্কটলেণ্ডৰ গ্লাছগোত চলি থকা কমনৱেলথ গেমছত ভাৰতৰ নীৰজ চোপ্ৰা, ৰোহিত যাদৱ আৰু যজবীৰ সিং পুৰুষৰ জেভলিনৰ ফাইনেলত প্ৰৱেশ কৰিছে। কোৱালিফিকেশ্যন ৰাউণ্ডত নীৰজ চোপ্ৰা পঞ্চম, ৰোহিত যাদৱ নৱম আৰু যজবীৰ সিং দশম স্থানত থাকে। ইপিনে কমনৱেলথ গেমছৰ পেৰা এথলেটিকছত ভাৰতৰ এথলেটিকসকলে স্মৰণীয় অধ্যায় লিপিবদ্ধ কৰিছে। পেৰা এথলেটিকছৰ পুৰুষৰ 100 মিটাৰ দৌৰৰ T-47 শাখাত দিলীপ মাহাতো গাভিতে সোণৰ আৰু মহম্মদ ৱাছিল মৰ্চিংগান কাঠিয়ে ৰূপৰ পদক লাভ কৰিছে। ইংলেণ্ডৰ কেভিন সন্তোষে ব্ৰঞ্জৰ পদক দখল কৰে। মহিলাৰ ভাৰোত্তোলনৰ 48 কিলোগ্ৰাম শাখাত মীৰাবাই চানু আৰু F-57 পেৰা এথলিট শাখাত মহিলাৰ শ্বটপুটত শৰ্মিলা ধনকাৰে সোণৰ পদক লাভ কৰাৰ পিছত এয়া হৈছে ভাৰতৰ তৃতীয়টো সোণৰ পদক। 3টা সোণ, 9টা ৰূপ আৰু 3টা ব্ৰঞ্জৰ পদকসহ মুঠ 15টা পদকেৰে ভাৰত পদক তালিকাৰ 8ম স্থানত আছে। বাতৰি শেষ কৰাৰ আগেয়ে প্ৰধান বাতৰিসমূহ চমুকৈ পুনৰ এবাৰ। লোক পৰীক্ষা অসাধু পন্থা প্ৰতিৰোধী সংশোধনী বিধেয়ক 2026 আজি ৰাজ্যসভাত উত্থাপন কৰা হয়। ৰাষ্ট্ৰীয় সন্মানৰ প্ৰতি অপমান প্ৰতিৰোধী সংশোধনী বিধেয়ক 2026 সংসদত গৃহীত হৈছে। অসমৰ বান পৰিস্থিতি পূৰ্বতকৈ উন্নত হৈছে যদিও 7খন জিলাৰ বিস্তীৰ্ণ অঞ্চল এতিয়াও বানত বুৰ গৈ আছে। পূব কংগোত ইবোলা ভাইৰাছৰ ফলত মৃত্যু হোৱা লোকৰ সংখ্যা 1,500তকৈও অধিক হৈছেগৈ আৰু গ্লাছগোত চলি থকা কমনৱেলথ গেমছত ভাৰতে 3টা সোণ, 9টা ৰূপসহ মুঠ 15টা পদকেৰে তালিকাৰ 8ম স্থানত আছে। আমাৰ এতিয়াৰ বাতৰি ইমানেই।